গঙ্গাধর গঙ্গাধর প্রভু তুমি শিব তুমি দীননাথ প্রভু তুমি শিব তুমি দীননাথ গঙ্গাধর গঙ্গাধর প্রভু তুমি শিব তুমি দীননাথ কৃপা করা আমাক প্রভু চৰণে তোমাৰ থলুৱাথো কৃপা কৰা আমাক প্ৰভু চৰণে তোমাৰ থলুৱাথো তুমি গিৰে মায়া প্ৰভু হে গংগাধৰ গংগাধৰ প্ৰভু তুমি শিৱ তুমি দীননাথ প্ৰভু তুমি শিৱ তুমি দীননাথ
কণ্ঠতাৰ হাতে ত্ৰিকুল তাৰ চকুত বস্ত্ৰ শৰীৰ বিপুল তাৰ জোঁটাৰে বয় গংগাৰ ধাৰ যাৰ ধ্বনিত নৰে আকাশ পাতাল ভোলানাথৰ আৰ্যতাৰ প্ৰবল বিশ্বাস সিয়ে সুকলমে লৈ আছে নিৰ্মল নিশ্বাস তাৰ আৰাধনাত লিপ্ত স্বয়ং ৰাৱণ ৰজা যাৰ নয়নৰ আগত আছে সহস্ৰ সজা অচিত্ৰ অক্ষয় গুণ অনন্ত দৃষ্টি লৰে মন লৰে খন পৰে শত বৃষ্টি যাৰ কাৰণ হয়ে এই সমস্ত সৃষ্টিৰ যাৰ অস্তিত্ব অত ভক্ত অস্থিৰ
বিচনী মাতা তুমি তুমি নাসাজত জীৱ বিচনী মাতা তুমি তুমি নাসাজত জীৱ শত শত প্ৰণাম কৰো তুমি আমাৰ গুৰু ৰাখিব তুমি আমাৰ ভোলা ৰাখিব ভোলাহে ভোলাহে দেখা দিবা হলে ভাগ্য আমার না জানো কে দিয়া দেখা দিবা হলে ভাগ্য আমার দেখা দিয়া তুমি ধরি নানা অবতার হেনু দেখা দিয়া তুমি ধরি নানা অবতার
নীলকণ্ঠ নীলা অবতার অসীম আদি দেব দীননাদ উপকার অসীম শুদ্ধকর মন দেহ যদি তোৰ মলিন বাবা অনন্ত বাবা হল উচ্চ প্ৰবীণ জয় জয় ভোলানাথ জয় জয় দীননাথ হয় হয় জীবন আমি শিৱৰ দাস কৰ্ম হৰ সুখ হৰ অভিলেখ হৰ সুখ হৰ সুখ হৰ হৰ মহাদেৱ
তৃপ্তিৰ শিৱ তুমি তুমি হলা ত্ৰিশুল ধাৰী তৃপ্তিৰ শিৱ তুমি তুমি হলা ত্ৰিশুল ধাৰী বাজে বেণু বাজে তাল বাজে শব্দ মৃদু কৰি দিয়া আমাক শুদ্ধ কৰি নিয়া হৰি মন তুমি শুনা মনো বাঞ্চা বাবা
বাবা হে
বাবা ত্ৰিপুৰাৰী বাবা ত্ৰিপুৰাৰী